এয়া আকাশবাণী গুৱাহাটী পুৱাৰ উজনি অসমৰ বাতৰিৰ সৈতে মই অংকুৰজ্যোতি শৰ্মা। ৰাজ্যৰ বান পৰিস্থিতি অপৰিৱৰ্তিত হৈ আছে। ৰাজ্যৰ 21খন জিলাৰ 6,17,000ৰো অধিক লোক এতিয়াও বানৰ কবলত আছে। সাম্প্ৰতিক বানত ৰাজ্যখনৰ 1,489খন গাঁৱৰ 14,739 হেক্টৰৰো অধিক কৃষিভূমি প্লাৱিত হৈছে। জিলা প্ৰশাসনসমূহে স্থাপন কৰা 223টা আশ্ৰয় শিবিৰত 39,000ৰো অধিক লোকে আশ্ৰয় লৈ আছে। বানত বৰ্তমানলৈকে মুঠ 14গৰাকী লোকৰ মৃত্যু হৈছে। এই সময়ছোৱাত 2,00,000ৰো অধিক পশুধনৰো ক্ষতি হৈছে। SDRF আৰু NDRFয়ে কেইবাখনো জিলাত উদ্ধাৰ অভিযান চলাই আছে। গোলাঘাট জিলাৰ দেৰগাঁৱৰ কেইবাটাও অঞ্চল ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে প্লাৱিত কৰিছে। সাংসদ কামাখ্যা প্ৰসাদ তাচাই বানত ক্ষতিগ্ৰস্ত এলেকাসমূহ পৰিভ্ৰমণ কৰি বানপীড়িত লোকসকলৰ সৈতে মত বিনিময় কৰে। তেওঁ বানত ক্ষতিগ্ৰস্ত লোকসকলক সকলো সহায় আগবঢ়াবলৈ বিভাগীয় বিষয়াসকলক নিৰ্দেশ দিয়ে। বান পৰিস্থিতিৰ বুজ ল'বলৈ কংগ্ৰেছ দলৰ ৰাজ্যিক সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে কালি কাছাৰত দুদিনীয়া কাৰ্যসূচীৰে উপস্থিত হয়। তেওঁ শিলচৰ শিৱবাৰী ৰোডৰ ছিংকিং জ'ন পৰিদৰ্শন কৰি যাত্ৰাপুৰ গণিৰগ্ৰাম আৰু কাটিগড়াৰ সিদ্ধেশ্বৰত বান পৰিস্থিতিৰ বুজ লয়। বিভিন্ন বান শিবিৰত আশ্ৰয় লৈ থকা লোকসকলৰ সৈতেও তেওঁ মত বিনিময় কৰে। ইপিনে ৰাজ্যৰ সাম্প্ৰতিক বান সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ফোনযোগে বাৰ্তালাপত মিলিত হয়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী ডঃ শৰ্মাক কেন্দ্ৰীয় চৰকাৰৰ পৰা সাহায্য আৰু বন্যাতৰ পুনৰ সংস্থাপনৰ প্ৰচেষ্টাৰ বাবে সকলো ধৰণৰ সহযোগিতাৰ আশ্বাস প্ৰদান কৰে। আজি বিশ্ব পৰিৱেশ দিৱস। পৃথিৱী আৰু প্ৰকৃতিৰ সুৰক্ষাৰ হকে ইতিবাচক পাৰিৱেশিক কাৰ্যসূচী গ্ৰহণৰ ক্ষেত্ৰত সমগ্ৰ বিশ্বতে সজাগতা বৃদ্ধিৰ লক্ষ্যৰে প্ৰতিবছৰে 5 জুনত এই দিৱস পালন কৰা হয়। এই বছৰৰ বিশ্ব পৰিৱেশ দিৱসৰ বিষয়বস্তু হৈছে প্লাষ্টিক প্ৰদূষণ ৰোধ কৰা। বিশ্ব পৰিৱেশ দিৱস উপলক্ষে কেন্দ্ৰীয় গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ উদ্যোগত আজি দেশজুৰি গছপুলি ৰোপণ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। অসমতো অটল নগৰীয়া উজ্জীৱিতকৰণ আৰু ৰূপান্তৰকৰণ অভিযান অৰ্থাৎ অমৃত আৰু ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযানৰ অধীনত কাৰ্যসূচী অনুষ্ঠিত হৈছে। এই অভিযানৰ প্ৰথম পৰ্যায়ত ইতিমধ্যে কাৰ্যসূচী লোৱা হৈছে আৰু আজিৰে পৰা অহা 31 আগষ্টলৈ দ্বিতীয় পৰ্যায়ৰ কাৰ্যসূচী লোৱা হ'ব। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আজি বিশ্ব পৰিৱেশ দিৱসৰ বিশেষ কাৰ্যসূচী অনুষ্ঠিত হ'ব। অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী উপস্থিত থাকিব। পৰিৱেশ দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অন্যান্য সজাগতামূলক কাৰ্যসূচীও অনুষ্ঠিত হৈছে। এই উপলক্ষে বিদ্যালয়সমূহত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই দিৱসৰ লগত সংগতি ৰাখি এক পেৰ মা কে নাম কাৰ্যসূচীৰ দ্বিতীয় পৰ্যায়ৰ অধীনত বিদ্যালয়সমূহত গছপুলি ৰোপণ কৰা হৈছে। অহা 30 ছেপ্টেম্বৰলৈকে চলিবলগীয়া এই কাৰ্যসূচীৰ অধীনত প্ৰতিখন বিদ্যালয়ে কমেও 70টাকৈ গছপুলি ৰোপণ কৰিব লাগিব। গছপুলিসমূহ বিদ্যালয়ৰ শিক্ষাৰ্থী আৰু তেওঁলোকৰ মাতৃসকলে একেলগে ৰোপণ কৰি গছপুলি ৰোপণৰ এখনকৈ চেলফি ecoclubs.education.gov.in আপলোড কৰিবলৈ সমগ্ৰ শিক্ষা অসমে আহ্বান জনাইছে। অসম মন্ত্ৰীসভাই ডিমা হাছাও জিলাৰ 5টা পথ ৰাষ্ট্ৰীয় ঘাইপথলৈ উন্নীত কৰাৰ সিদ্ধান্ত লৈছে। বান পৰিস্থিতি সুস্থিৰ হোৱাৰ পাছতে 177 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই 5টা পথক ৰাষ্ট্ৰীয় ঘাইপথলৈ উন্নীত কৰাৰ কাম আৰম্ভ কৰা হ'ব। দিছপুৰত কালি অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ পাছত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে প্ৰকাশ কৰে। ইয়াৰ বাবে 3,875 কোটি টকাৰ অনুমোদন দিয়া হৈছে আৰু ইয়াৰে 80% ব্যয় কেন্দ্ৰীয় চৰকাৰে বহন কৰিব। বৈঠকত কনকলতা বিশ্ববিদ্যালয় নিৰ্মাণৰ বাবে 400 কোটি টকাৰ ব্যয়ৰ অনুমোদন জনোৱা হৈছে। বিশ্ববিদ্যালয়খন নিৰ্মাণৰ সময়ত ভূমি অধিগ্ৰহণ কৰা পৰিয়ালসমূহৰ সদস্যক বিশ্ববিদ্যালয় চৌহদত স্থায়ী সংস্থাপন দিয়া হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই উল্লেখ কৰে। এই বিশ্ববিদ্যালয়খনত কৃত্ৰিম বুদ্ধিমত্তা, আধুনিক সময়ৰ উদ্যোগ ক্ষেত্ৰকে ধৰি বিভিন্ন অত্যাধুনিক বিষয়ত পাঠদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। IIT গুৱাহাটী আৰু জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ কেইবাগৰাকীও বিশেষজ্ঞ অধ্যাপকক এই বিশ্ববিদ্যালয়খনৰ পাঠ্যক্ৰম যুগুত কৰাৰ দায়িত্ব দিয়া হৈছে। বিশ্ববিদ্যালয়খনত সাধাৰণ পাঠ্যক্ৰমৰ লগতে প্ৰযুক্তি ক্ষেত্ৰখনত বিশেষ গুৰুত্ব আৰোপ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে কয়। অসমৰ 300টা কৃষক উৎপাদক সংস্থা আৰু কৃষক উৎপাদক কোম্পানীক 15 লাখ টকাকৈ আগবঢ়োৱাৰ বাবে মন্ত্ৰীসভাই সিদ্ধান্ত লৈছে। মুখ্যমন্ত্ৰী উৎকৰ্ষা যোজনা নামেৰে এই আঁচনি ৰূপায়ণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আজি বৃহত্তৰ তিনিচুকীয়া সাংবাদিক সন্থা জাৰ্ণেলিষ্ট ইউনিয়ন অৱ আছামৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আৰু আৰক্ষীৰ সহযোগত নগৰখনৰ প্ৰতিটো চৰকাৰী কাৰ্যালয় আৰু মহাবিদ্যালয় চৌহদত গছপুলি ৰোপণ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। জিলা আয়ুক্তৰ কাৰ্যালয় চৌহদত গছপুলি ৰোপণৰ শুভাৰম্ভ কৰা হ'ব। বাৰীকুৰি উন্নয়ন সমিতিয়ে জিলা প্ৰশাসনৰ তত্বাৱধানত গছপুলি ৰোপণৰ লগতে পৰিৱেশ সজাগতা সন্দৰ্ভত সভাৰ আয়োজন কৰিছে বুলি আমাৰ তিনিচুকীয়াৰ সংবাদদাতাই জানিবলৈ দিছে। এতিয়াৰ বাতৰি ইমানতে হৈ গ'ল। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব। নমস্কাৰ।